নমস্কাৰ, এই আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। দেশৰ নিৰ্বাচন আয়োগে সমগ্ৰ দেশতে নিৰ্বাচনী ব্যৱস্থাৰ সুপৰিচালনাৰ বাবে 23টা নতুন পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নিৰ্দেশ মৰ্মে আজি দিশপুৰৰ ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ সন্মিলন কক্ষত আয়োজিত এটা বিশেষ অনুষ্ঠানত নিৰ্বাচন আয়োগৰ যুটীয়া সঞ্চালক অনুজ চন্দক আৰু সহকাৰী সঞ্চালক অপূৰ্ব কুমাৰে এই নতুন পদক্ষেপসমূহৰ বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। এই অনুসৰি এতিয়াৰে পৰা সকলোবোৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাসকলৰ মোবাইল ফোন ৰখাৰ ব্যৱস্থা থাকিব। কোনো এটা ভোটগ্ৰহণ কেন্দ্ৰতে ভোটদাতাৰ সংখ্যা 1200তকৈ অধিক হ'ব নোৱাৰিব। মৃত ভোটদাতাৰ তথ্য ভাৰতৰ মহাপঞ্জীয়কৰ তথ্য ভাণ্ডাৰৰ সৈতে যুক্ত কৰি ৰিজাই চোৱা হ'ব। তদুপৰি মহানগৰসমূহৰ বহুমহলীয়া আৱাসিক অঞ্চলসমূহতো ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব। ইয়াৰ লগতে ECI নেট নামৰ ৱেবছাইট আৰু এপত সকলো তথ্য একত্ৰিত কৰাৰ ব্যৱস্থা কৰা হ'ব। 2029 চনৰ ভিতৰত অসমত 30খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰি ৰাজ্যখনক চিকিৎসা আৰু স্বাস্থ্য সেৱাৰ দিশত শক্তিশালী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এই মন্তব্য কৰে। এই অনুষ্ঠানতে তৃণমূল পৰ্যায়ৰ পৰা মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ প্ৰচেষ্টাৰ অংশ হিচাপে ৰাজ্য চৰকাৰে 400গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক নিযুক্তি পত্ৰও প্ৰদান কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নৱনিযুক্ত বিষয়াসকলে চৰকাৰী চাকৰি লাভৰ সপোন বাস্তৱায়িত কৰাৰ লগতে উন্নত স্বাস্থ্যসেৱা প্ৰদানত সহায় কৰিব। বিগত কেইবছৰমানত স্বাস্থ্যসেৱাৰ দিশত লাভ কৰা সাফল্য হিচাপে প্ৰসূতি মাতৃ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস হৈছে বুলিও ডঃ শৰ্মাই উল্লেখ কৰে। দৰং জিলাৰ চিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুখুটি কৃষি প্ৰকল্পৰ ভূমিত অবৈধভাৱে বাস কৰি থকা পৰিয়ালসমূহৰ স্থানান্তৰ প্ৰক্ৰিয়াৰ আজি সামৰণি পৰে। জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ তত্বাৱধানত দৰং জিলা প্ৰশাসন আৰু চিপাঝাৰ সমজিলা প্ৰশাসনে স্থানান্তৰ কাৰ্য শান্তিপূৰ্ণভাৱে সম্পন্ন কৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে গৰুখুটি কৃষি প্ৰকল্পত 2022 চনৰে পৰা অবৈধভাৱে বাস কৰা পৰিয়ালসমূহৰ স্থানান্তৰৰ কাম কাজ চলি আছিল। আমাৰ সংবাদদাতাই জনোৱা মতে কৃষি প্ৰকল্প 2022 চনৰ পৰা বৰ্তমানলৈকে মুঠ 2166টা পৰিয়াল স্থানান্তৰ কৰা হয়। উল্লেখযোগ্য যে 2022 বৰ্ষত 1107হস্তিতা, 2024 বৰ্ষত 700টা আৰু 2025 বৰ্ষত 293টা পৰিয়াল স্থানান্তৰ কৰাৰ ফলত মুঠ 7853 বিঘা ভূমি মুকলি হয়। জিলা আয়ুক্তগৰাকীয়ে গৰুখুটি কৃষি প্ৰকল্পত উপস্থিত হৈ সমগ্ৰ স্থানান্তৰ প্ৰক্ৰিয়াৰ পৰ্যবেক্ষণ কৰে। তেওঁ লগতে এই কাৰ্য সুকলমে সম্পন্ন কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক ধন্যবাদ জ্ঞাপন কৰে। 1926 চনত পাঠশালাত স্থাপন কৰা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অহা বছৰ শতবৰ্ষত ভৰি দিব। আজি বিদ্যালয়ৰ প্ৰাংগণত শতবৰ্ষ উদযাপনৰ বাবে এটা কাৰ্যালয় মুকলি কৰা হয়। শতবৰ্ষৰ সকলো কাম কাজ নিয়াৰিকৈ পৰিচালনা কৰাৰ উদ্দেশ্যে কাৰ্যালয়টো উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে মুকলি কৰে। কাৰ্যালয় মুকলিৰ পাছত দ্বিতীয়খন কৰ্ণধাৰ সমিতিৰ বৈঠকত 17খন উপসমিতি গঠন কৰাৰ লগতে 2026 চনৰ জানুৱাৰী মাহৰ শেষৰ ভাগত শতবৰ্ষ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বাক্সা জিলাৰ খাৰুৱাজানত আজি বড়োলেণ্ড হস্ততাঁত মিছনৰ বাৰ্ষিক শিপিনী সভা অনুষ্ঠিত হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি বড়োলেণ্ড হস্ততাঁত মিছনৰ শিপিনীসকলে তাঁতশালত প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ কাপোৰ সংৰক্ষণ তথা প্ৰচাৰৰ উদ্দেশ্যে চেণ্টাৰ ফৰ এক্সেলেন্স নামৰ এটা কেন্দ্ৰ উদ্বোধন কৰে। হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই এই কেন্দ্ৰটো উদ্বোধন কৰি কয় যে বিদেশলৈ আমাৰ শিপিনীয়ে প্ৰস্তুত কৰা কাপোৰবোৰ ৰপ্তানি কৰিবলৈ হলে কাপোৰৰ মানদণ্ড উন্নত কৰিব লাগিব। আজিৰ অনুষ্ঠানত বিভাগীয় কৰ্তৃপক্ষৰ লগতে BTRৰ 5000ৰো অধিক শিপিনী উপস্থিত থাকে। বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা 11সংখ্যক আন্তৰ্জাতিক যোগ দিৱসৰ প্ৰস্তুতিৰ বিষয়ে আজি BTR প্ৰধান প্ৰমোদ বৰৈ বুজ লয়। অহা 21 জুনত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। শালবাৰীত আন্তৰ্জাতিক যোগ দিৱস উদযাপনৰ সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক প্ৰমোদ বৰুৱে ধন্যবাদ জ্ঞাপন কৰে। বিশ্বনাথ জিলাৰ পূব বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰমেন ফুকনৰ আজি এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি বিকৰোগত আক্ৰান্ত হৈ থকা অধ্যক্ষগৰাকীৰ মৃত্যুত পূব বিহালী সাহিত্য সভা, বিশ্বনাথ জিলা আৰু বিহালী প্ৰেছ ক্লাব, পাৰ্টাজীৱী সংঘৰ লগতে কেইবাটাও দল সংগঠনে শোক প্ৰকাশ কৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত। নমস্কাৰ।